বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসমত তিনিখন নিৰ্বাচনী সভা, আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, ভোটদাতাসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলাত বাতৰি পৰিৱেশন প্ৰতিযোগিতা অনুষ্ঠিত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ মুখামুখি। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। শাসক আৰু বিৰোধী দলৰ প্ৰাৰ্থীসকলে জনসভা ৰোড শ্বৰ জৰিয়তে ভোটদাতাসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে। তাৰকা প্ৰচাৰকসকলেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰত ভাগ লৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি তিনিখন জনসভাত সম্বোধন কৰে। কাৰিকৰী বিজুতিৰ বাবে গোলকগঞ্জ বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰ অভিযান বাতিল কৰা হয়। অৱশ্যে তেওঁ ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰচাৰ সভাত ভাষণ দিয়ে। ইয়াৰ পাছতে শ্ৰীশ্বাহে দুধনৈ আৰু পলাশবাৰীৰ দলীয় প্ৰচাৰ সভাত অংশ লয়। নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা দুৰ্নীতিৰ লগতে চৰকাৰৰ বিফলতাসমূহ কঠোৰ ভাষাৰে সমালোচনা কৰে। অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলা উচ্ছেদ অভিযানৰ বিষয়ে ভাষণত উল্লেখ কৰে। অবৈধ দখলকাৰী আৰু বাংলাদেশীৰ বিৰুদ্ধে বিজেপি চৰকাৰে এই অভিযান অব্যাহত ৰাখিব বুলিও ভাষণত তেওঁ প্ৰকাশ কৰে। বিজেপি চৰকাৰৰ দিনত অসমত শান্তি সম্প্ৰীতি বৃদ্ধি পাইছে বুলিও তেওঁ লগতে উল্লেখ কৰে। কেইবাটাও উগ্ৰপন্থী সংগঠনে বিজেপি চৰকাৰৰ দিনত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ ঘূৰি আহি ৰাজ্যৰ উন্নয়নৰ অংশীদাৰ হৈছে বুলি তেওঁ উল্লেখ কৰে।
बामुन दोफा में बस में बम धमाका हुआ था, 10 में IED ब्लास्ट होते थे और 13 में कोंडापारा गांव में अंधाधुंध फायरिंग में युवा मारे गए। 2016 के बाद यहां परिवर्तन आया और 19 के बाद एक के बाद एक समझौते कर यहां शांति प्रस्तावित करने का काम किया है।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ কমলপুৰ, মঙলদৈ আৰু নিউ গুৱাহাটী সমষ্টিত প্ৰচাৰ সভাত অংশ লয়। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও আজি দলীয় প্ৰাৰ্থীৰ সমৰ্থনত বৰপেটা আৰু বৰচলাত অংশগ্ৰহণ কৰি অসমত বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়ন আৰু কংগ্ৰেছৰ দিনৰ দুৰ্নীতিৰ কথা উল্লেখ কৰি কঠোৰ ভাষাৰে সমালোচনা কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বৰাক উপত্যকাত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তেওঁ হাইলাকান্দি, ধলাই, কাটিগড়া আৰু বৰখলাত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বৰাকত বিজেপিৰ ফলাফল ভাল হ'ব বুলিও তেওঁ সাংবাদিকৰ আগত দাবী কৰে। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন কামৰ সমৰ্থনত জেংৰাইমুখ আৰু কমলাবাৰীত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্য বিৰোধী দল কংগ্ৰেছকে ধৰি অন্যান্য দলৰ প্ৰাৰ্থীসকলেও সমষ্টিয়ে সমষ্টিয়ে গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। সৰুপথাৰত বিৰোধী মিত্ৰজোঁটৰ হৈ আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ কঠোৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ভাষণত উল্লেখ কৰে। ইয়াৰ পাছতে বিৰোধী মিত্ৰজোঁটৰ হৈ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে বৰক্ষেত্ৰী সমষ্টিতো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়।
আজি আমাৰ প্ৰতিশ্ৰুতিৰ ভিতৰত আৰু এটা ডাঙৰ আমি সংকল্প লৈছো যে অসমৰ মানুহৰ ওচৰত ম্যাদী পট্টা নাই, বহুতৰ ওচৰত একচনীয়া পট্টা আছে, বহুতৰ ওচৰত পাট্টাই নাই, আৰু সেইকাৰণে আমাৰ চেষ্টা হ'ব। আজি তাৰিখত চাকৰি প্ৰয়োজন, কিন্তু চাকৰিৰ লগত আমাৰ ভূমি পট্টা লাগিব, আৰু সেইকাৰণে আমি এটা বহল সংকল্প লৈছো যে পৰৱৰ্তী দিনত কংগ্ৰেছ নেতৃত্বৰ চৰকাৰ আহিলে 10 লাখ মানুহৰ একচনীয়া পট্টা আমি ভূমি পট্টা ম্যাদী পট্টা কৰিম। এয়া হল পাৰ্থক্য। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ পৰিয়ালৰ নামত নাম জাৰি কৰে, আমি জনসাধাৰণৰ নামত আপোনালোকক ভূমি পট্টা দিম।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দলগাঁও সমষ্টিৰ শিয়ালমাৰী, শিলবৰী, বাহাবাৰী অঞ্চলত ব্যাপক প্ৰচাৰ চলায়। তেওঁ দলগাঁও সমষ্টিৰ কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী আজিজুৰ ৰহমানক ভোট দি জয়যুক্ত কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান জনায়। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে কয় যে বিৰোধী মিত্ৰজোঁট শাসনলৈ আহিলে দুবছৰৰ ভিতৰত প্ৰকৃত ভাৰতীয় নাগৰিকসকলক মাটিৰ পট্টা দিয়া হ'ব। তেওঁ লগতে বান আৰু খহনীয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰা হ'ব বুলিও প্ৰচাৰ সভাত প্ৰতিশ্ৰুতি দিয়ে।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ প্ৰতিটো খিলঞ্জীয়া পৰিয়ালে লাভ কৰিব ভূমি পট্টা। জাতি মাতি ভেটি রক্ষার বাবে বিজেপি সরকারের সাহসী পদক্ষেপ, রাইজর আকাঙ্ক্ষা বিজেপির সংকল্প, পদুম ফুলের চিনত ভোট দি বিজেপিক জয়যুক্ত করা হোক।
আপনাদের বাতর শুনেছে আকাশবাণী গুয়াহাটী কেন্দ্রের। বিধানসভা নির্বাচন উপলক্ষে ভোটদাতাসকলের মাজত সজাগতা সৃষ্টির উদ্দেশ্যে জিলায় জিলায় প্রণালীবদ্ধ ভোটার শিক্ষা আর নির্বাচনী প্রক্রিয়াত অংশগ্রহণ অর্থাৎ সুইপ কার্যসূচীর অধীনত বিভিন্ন সজাগতামূলক কার্যসূচী রূপায়ণ করা হয়েছে। এই অভিযানে শহর, নগর আর গ্রামাঞ্চলকে ধরে সকলো শ্রেণীর জনসাধারণক সামরি লৈছে। বিশেষকৈ নবপ্রজন্মর ভোটদাতাসকলের মাজত এই বিষয়ত সজাগতা সৃষ্টি করে ভোটদানের প্রতি আকর্ষিত করার বাবে প্রয়াস চলা হয়েছে। মরিগাঁও নির্বাচনী জেলার ভোটদাতাসকলক আকর্ষণ করার উদ্দেশ্যে জেলাখনের শিক্ষার্থীসকলের মাজত আজি বাতৰি পরিবেশন প্রতিযোগিতা অনুষ্ঠিত হয়। জেলা আয়ুক্তর কার্যালয়ের চৌহদত অনুষ্ঠিত প্রতিযোগিতাত জেলাখনের বিভিন্ন শিক্ষানুষ্ঠানের 30 গৰাকী ছাত্র ছাত্রী অংশগ্রহণ করে। জ্যেষ্ঠ সাংবাদিক প্রতাপ হাজরিকা, বীরিংসি শর্মা, ডালিম ফুকন আর অজিত শর্মা এই প্রতিযোগিতাখনত বিচারক হিসাবে উপস্থিত থাকে। মরিগাঁও জেলা আয়ুক্তর কার্যালয়ত অনুষ্ঠিত বঁটা বিতরণী সভাত সুইপ কোষর নোডেল বিষয়া তথা মায়ঙর রাজচক্র বিষয়া প্রিয়ংকা গগৈয়ে আগ ধরে। 100% ভোটদান সুনিশ্চিত করার লক্ষ্যে কালি যোরহাট নির্বাচনী জেলার সুইপ কোষর উদ্যোগত জেলাখনের অন্তর্গত 4টা বিধানসভা সমষ্টিত শপথ গ্রহণ করা হয়। সমষ্টিকেটার অন্তর্গত 1295টা অঙ্গনওয়ারী কেন্দ্রত অনুষ্ঠিত এই বিশেষ শপথ গ্রহণ অনুষ্ঠানত সমাজ কল্যাণ বিভাগের শিশু উন্নয়ন প্রকল্প বিষয়া, মুখ্য সেবিকা, অঙ্গনওয়ারী কর্মী, সহায়িকা, কেন্দ্রসমূহের ছাত্র ছাত্রী, অভিভাবক আর স্থানীয় রাইজে অংশগ্রহণ করে। সুইপ কোষর দ্বারা আয়োজিত এই কার্যসূচীর জড়িয়ে গণতন্ত্রের সর্ববৃহৎ উৎসবত প্রতিগী ভোটারের সক্রিয় অংশগ্রহণ আলোকপাত করা হয়। নির্বাচন আয়োগে কেরালা, পুডুচেরি, তামিলনাডু আর পশ্চিমবঙ্গের বিধানসভা নির্বাচন তথা 8টা বিধানসভা সমষ্টির উপ নির্বাচনের 48 ঘণ্টার নির্বাচনী প্রচার নিষিদ্ধ সময়সাত সকলো সংবাদ মাধ্যম আর সম্প্রচারকক এক্সিট পোল বা যিকোনো নির্বাচনী বিষয়ের প্রদর্শন নিষিদ্ধ করার বাবে নির্দেশ জারি করেছে। আয়োগে প্রকাশ করে যে টিভি, রেডিও চ্যানেল আর কেবল নেটওয়ার্কসমূহে এই নিরবতার সময়সাত প্রচার করা অনুষ্ঠানসমূহ যাতে কোনো বিশেষ দল বা প্রার্থীর সম্ভাবনাক প্রচার করা নহয় অথবা নির্বাচনের ফলাফলত প্রভাব পেলাব পৰা যিকোনো বিষয়বস্তু যাতে না থাকে সেয়া নিশ্চিত করা উচিত। ইয়ার ভিতর মতামত সমীক্ষার প্রদর্শনও অন্যতম বলে আয়োগে উল্লেখ করেছে। আয়োগে লগতে অহা 9 এপ্রিলর পুয়া 7 বজাৰ পৰা 29 এপ্রিলর সন্ধ্যা 6:30 বজালৈকে এক্সিট পোল অনুষ্ঠিত করা আর ছপা বা বৈদ্যুতিন মাধ্যমের জড়িয়ে নির্বাচনী ফলাফল প্রচারের ক্ষেত্রতো নিষেধাজ্ঞা জারি করেছে। নির্বাচন আয়োগে কেরালা, পুডুচেরি, তামিলনাডু আর পশ্চিমবঙ্গের সমাগত বিধানসভা নির্বাচনের ভোটগ্রহণের দিনট ভোটদাতাসকলক বেতনসহ ছুটি মঞ্জুর করবলৈ সকলো রাজ্য আর কেন্দ্রশাসিত অঞ্চললৈ নির্দেশ জারি করেছে। আয়োগে প্রকাশ করা মতে যিকোনো ব্যবসায়, বাণিজ্য, ঔদ্যোগিক প্রতিষ্ঠান অথবা অন্য প্রতিষ্ঠানত কর্মরত লোকসকলক ভোটগ্রহণের দিনা বেতনসহ ছুটি মঞ্জুর করব লাগিব। নির্দেশ অনুসরি সেইদিনা ভোটদানের বাবে যা কোনো কর্মচারীর বেতন কর্তন করব নোৱাৰিব আর কোনো মালিকপক্ষই এই নির্দেশ উলঙ্ঘা করলে জরিমানা ভরব লাগিব। আয়োগে লগতে দৈনিক হাজিরা করা আর অংশকালীন কর্মচারী সকলেও ভোটগ্রহণের দিনা বেতনসহ ছুটির সুবিধা লাভ করব বলে প্রকাশ করে। সকলো রাজ্য আর কেন্দ্রশাসিত অঞ্চলত এই সুবিধা প্রযোজ্য করার বাবে কঠোর নির্দেশ দিয়া হয়েছে আর সকলো ভোটদাতা যাতে ভোটাধিকার সাব্যস্ত করবলৈ সমর্থ হয় সেয়া সুনিশ্চিত করবলৈ কোৱা হৈছে। IPL ক্রিকেট প্রতিযোগিতাত আজি চেন্নাইর MA চিদম্বরম স্টেডিয়ামত হবলগীয়া এখন খেলত চেন্নাই সুপার কিংস পাঞ্জাব কিংসৰ বিৰুদ্ধে অবতীর্ণ হব। খেলখন সন্ধ্যা 7:30 বজাত আরম্ভ হব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ অসমত 3খন নিৰ্বাচনী সভা। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। ভোটদাতাসকলক আকৰ্ষণ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলাত বাতৰি পৰিৱেশন প্ৰতিযোগিতা অনুষ্ঠিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত চেন্নাই ছুপাৰ কিংছ পাঞ্জাব কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।